ডেকাৰ এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাৰ। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায় গৰীয়া মৰিয়া বেছি ছয়দ আৰু জলাহাৰ আৰ্থ সামাজিক মূল্যায়নৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত পৰীক্ষাত উত্তৰবাহী বেলেগে লিখা আদিত জড়িতসকলক পাঁচ বছৰৰ জেল আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু প্ৰকাশ দেশ বিদেশত লাভ কৰা উপহাৰ মুখ্যমন্ত্ৰী মন্ত্ৰীয়ে চৰকাৰী তোচাখানাত জমা দিব লাগিব বুলি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ এন এল এফ টি আৰু এ টি টি এফৰ আটাইকেইটা পদক কেন্দ্ৰীয় চৰকাৰৰ দুই আইনী সংগঠন ঘোষণা আৰু এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ ফাইনেলত আজি লাভলীনা বৰগোহাঁই চীনৰ লি কিয়ানৰ মুখামুখি। ৰাজ্য চৰকাৰে অসমৰ পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায় গৰীয়া মৰিয়া দেশী ছয়দ আৰু জলাহাৰৰ সৰ্বাংগীন উন্নয়ন সাধনৰ বাবে আৰ্থ সামাজিক মূল্যায়ন কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত ডঃ শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ ফলত আৰ্থ সামাজিক মূল্যায়ন সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে এই সম্প্ৰদায়কেইটাৰ আৰ্থ ৰাজনীতিক শৈক্ষিক স্বাস্থ্য আদি দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সমৰ্থ হ'ব। ইতিমধ্যে ৰাজ্যিক কেবিনেটে এই মুছলমান সম্প্ৰদায়কেইটাক খিলঞ্জীয়াৰ মৰ্যাদা প্ৰদান কৰিছে। আৰ্থ সামাজিক মূল্যায়নৰ সিদ্ধান্তই এই সম্প্ৰদায়কেইটাৰ স্বাস্থ্য সেৱা সাংস্কৃতিক পৰিচয় শিক্ষা আৰ্থিক অন্তৰ্ভুক্তি দক্ষতা বিকাশ মহিলা সবলীকৰণ আদি বিষয়ৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ দিশত সহায়ক হৈ উঠিব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ সৰ্বাংগীন বিকাশ সুনিশ্চিত কৰাৰ বাবে সম্প্ৰদায়ৰ বুদ্ধিজীৱী আৰু অগ্ৰণী ব্যক্তিৰ সৈতে আলাপ আলোচনা ধৰ্মীয় সংখ্যালঘুৰ সবলীকৰণ শীৰ্ষক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। ইয়াৰ পিছত ৰাজ্য চৰকাৰে খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ প্ৰতিনিধিৰে কেইবাখনো উপ সমিতি গঠন কৰে। এই উপ সমিতিসমূহে খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ সৈতে জড়িত বিষয় সন্দৰ্ভত আলোচনা কৰি সমস্যা সমাধানৰ বাবে পৰামৰ্শ গ্ৰহণ কৰে। উপ সমিতিসমূহে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰক দাখিল কৰা প্ৰতিবেদনত পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ জনসাধাৰণক সামৰি বিস্তৃত আৰ্থ সামাজিক মূল্যায়নৰ পৰামৰ্শ আগবঢ়ায়। এই পৰামৰ্শৰ ভিত্তিতে ৰাজ্য চৰকাৰে কালি আৰ্থ সামাজিক মূল্যায়নৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। পৰীক্ষাত নকল কৰা আৰু এই কাৰ্যত সহায় কৰাসকলক 3 বছৰ কাৰাবাসৰ লগতে 1,00,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেলত সদৰি কৰে। এই সন্দৰ্ভত যোৱা 2 অক্টোবৰত গান্ধী মণ্ডপত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এখন অধ্যাদেশত অনুমোদন জনোৱা হয়। সেই অনুসৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে নকল প্ৰতিৰোধ আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ বিষয়ে জানিবলৈ দিছে। মন্ত্ৰীগৰাকীয়ে APSC, TET আদি যিকোনো নিযুক্তি সম্পৰ্কীয় পৰীক্ষা আৰু মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাকে ধৰি বিশ্ববিদ্যালয়ৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীক জেললৈ পঠোৱাৰ উপৰিও জৰিমনা বিহা হ'ব বুলি প্ৰকাশ কৰে। তদুপৰি প্ৰশ্নকাকত ফাদিল কৰা, উত্তৰ বহী বেলেগে লিখা আৰু পৰীক্ষা কেন্দ্ৰৰ বাহিৰত পৰীক্ষা পতা আদি কাৰ্যত জড়িতসকলৰ 5 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত জেল আৰু 10,00,000 পৰা 10 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব। ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা মুখ্যমন্ত্ৰী তথা আন মন্ত্ৰী বিধায়কে দেশ বা বিদেশৰ পৰা লাভ কৰা কোনো উপহাৰ লগত ৰাখিব নোৱাৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কেবিনেট বৈঠকত লোৱা চৰকাৰৰ এই সিদ্ধান্তৰ কথা সদৰি কৰে। সেই অনুসৰি মুখ্যমন্ত্ৰী তথা মন্ত্ৰী বিধায়কে লাভ কৰা উপহাৰসমূহ চৰকাৰৰ তোচাখানাত জমা দিব লাগিব। যদিহে উপহাৰৰ মূল্য 2,000 টকা বা তাতোকৈ কম হয় তেন্তে সেই উপহাৰ নিজৰ লগত ৰাখিব পাৰিব। আনহাতে 2,000 টকাতকৈ অধিক মূল্যৰ হলে তেনে উপহাৰ তোচাখানাত প্ৰকৃত মূল্য দিহে নিজৰ লগত ৰাখিব পাৰিব। তোচাখানাত জমা হোৱা এনে উপহাৰ পৰৱৰ্তী সময়ত নিলাম কৰাৰ লগতে নিলামৰ ধন মুখ্যমন্ত্ৰীৰ সাহায্য নিধিত জমা দিয়া হ'ব। তদুপৰি চৰকাৰী অতিথিসকলক তোচাখানাৰ পৰা উপহাৰ আগবঢ়োৱা হ'ব। ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগে আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি চাহ বাগিচা অঞ্চলত মাহজোৰা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অধীনত শোণিতপুৰৰ ৰঙাপাৰাৰ ফুলবাৰী চাহ বাগিচাত আজি দিনৰ 11 বজাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল উপস্থিত থাকিব। অনুষ্ঠানত সাংসদ পল্লৱ লোচন দাসৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকিব। অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি কুইজ প্ৰতিযোগিতা, বাগানৰ পৰম্পৰাগত খেল ধেমালি আৰু নৃত্য গীত, ৰক্তহীনতা চিনাক্তকৰণ শিবিৰ আৰু শিশু সুৰক্ষা আৰু পৰিপুষ্টি সম্পৰ্কীয় আলোচনা অনুষ্ঠিত হ'ব। আয়ুষ্মান ভৱ অভিযানৰ অধীনত প্ৰায় 64,000 লোকে নিজৰ অংগ দান কৰাৰ সংকল্প গ্ৰহণ কৰিছে। যোৱা ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত এই অভিযান মুকলি কৰা হৈছিল। 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ চলা সেৱা পাখোৱাৰা কাৰ্যসূচীৰ লগতে এই অভিযান কাৰ্যকৰী কৰা হৈছিল। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়ায়ো অংগদাতা হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিছে। শ্ৰীমাণ্ডাভিয়াই কয় যে আয়ুষ্মান ভৱ অভিযানৰ যথেষ্ট সফল হৈছে আৰু জনসাধাৰণৰ ইতিবাচক সঁহাৰি লাভ কৰিছে। তেওঁ প্ৰকাশ কৰা মতে প্ৰায় 2,70,000 স্বাস্থ্যমেলাৰ আয়োজন কৰা হৈছিল, য'ত 1,61,00,000ৰো অধিক লোকে অংশগ্ৰহণ কৰি লাভান্বিত হৈছিল। এই অভিযানৰ অধীনত প্ৰায় 64,00,000 আয়ুষ্মান কাৰ্ডৰ লগতে 1,00,00,000তকৈও অধিক আভা কাৰ্ড কাৰ্যক্ষম কৰি তোলা হয়। কেন্দ্ৰীয় চৰকাৰে নেচনেল লিবাৰেচন ফ্ৰণ্ট অব ত্ৰিপুৰা চমুকৈ NLFT আৰু অল ত্ৰিপুৰা টাইগাৰ ফৰ্চ চমুকৈ APTFৰ আটাইকেইটা ফৌদক বে আইনী কাম কাজ প্ৰতিৰোধী আইনৰ অধীনত বে আইনী সংগঠন বুলি ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সংগঠনকেইটাক 5 বছৰৰ বাবে নিষিদ্ধ কৰিছে। গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা কালি জাৰি কৰা এখন অধিসূচনাত প্ৰকাশ কৰা মতে চৰকাৰে NLFT আৰু APTFৰ কাম কাজক ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ক্ষতিকাৰক আৰু সংগঠন দুটাক বে আইনী বুলি গণ্য কৰে। সংগঠনকেইটাই চৰকাৰক অৱমাননা কৰি কুটাঘাতমূলক আৰু হিংসাত্মক কাম কাজত জড়িত হৈ আহিছে আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সন্ত্ৰাস আৰু হিংসাৰ সৃষ্টি কৰি আহিছে। মন্ত্ৰালয়ে লগতে কৈছে যে যদিহে এই সংগঠনকেইটাৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে তেওঁলোকে নিজৰ ৰাষ্ট্ৰদ্ৰোহী, বিচ্ছিন্নতাবাদী আৰু হিংসাত্মক কাৰ্যকলাপ বৃদ্ধিৰ বাবে সদস্যসকলক উত্তেজিত কৰি তুলিব পাৰে। সংগঠনকেইটাই দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ক্ষতিকাৰক শক্তিসমূহৰ সৈতে লগ লাগি ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ প্ৰসাৰ কৰিব পাৰে বুলিও মন্ত্ৰালয়ে মন্তব্য কৰিছে। ৰাজ্য চৰকাৰে 2023-24 বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণ পত্ৰসহ আবেদন আহান কৰিছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে প্ৰকাশ কৰা জাননী অনুসৰি আজি দিনৰ 10 বজাৰ পৰা অনলাইনযোগে আবেদন কৰিব পাৰিব। আগ্ৰহীসকলে সাংস্কৃতিক সঞ্চালকালয়ৰ ৱেবছাইট www.directorculture.assam.gov.in আৰু www.shilpisamman.comত অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদন দাখিল কৰা অন্তিম দিন হৈছে 3 নৱেম্বৰ। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে 1 অক্টোবৰত 1 তাৰিখ 1 ঘণ্টা একেলগে উদ্যমৰ অংশ হিচাপে চলোৱা বৃহৎ চাফাই অভিযানৰ সময়ত দেশৰ 9 লাখৰো অধিক স্থানত প্ৰায় 8,75,00,000 লোকে অংশগ্ৰহণ কৰা আৰু শ্ৰমদান কৰা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে জনসাধাৰণৰ এই সমূহীয়া শ্ৰমদানৰ ফলত সকলো ঠাইতে পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে 1 অক্টোবৰত এই কাৰ্যসূচীৰ অধীনত পথ, ৰেলপথ, স্বাস্থ্য প্ৰতিষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ, পৰ্যটনস্থলী, আৱাসিক কলনী, জলাশয় আৰু উপাসনাস্থলীৰ চাফাই অভিযান চলোৱা হৈছিল। স্বচ্ছ ভাৰত অভিযানৰ 9 বছৰত ভালেমান উপলক্ষ্যত এনে সমূহীয়া প্ৰচেষ্টা চলোৱা হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি হৰভোগৰ মেদা পঞ্চায়তত মোৰ মাটি মোৰ দেশ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে দুপৰীয়া পাটাচাৰকুচিত আয়োজিত এটা বিশেষ অনুষ্ঠানতো অংশ ল'ব। ইয়াৰ পাছতে তেওঁ বিয়লি বৰপেটা ৰোড ষ্টেডিয়ামত নীলকান্ত পাটোৱাৰী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল উদ্বোধন কৰিব। উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত হোৱা আকস্মিক ডাৱৰ বিস্ফোৰণৰ ফলত লাছে উপত্যকাত কৃষ্ণা নদীত ভয়ংকৰ বানৰ সৃষ্টি হৈছে। এই বানৰ ফলত অঞ্চলটোৰ সমীপৰ কেইবাটাও সেনা ছাউনী বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। চুৰাধাৰা বান্ধৰ পৰা হঠাৎ পানী এৰি দিয়াৰ ফলত ইয়াৰ নামনি অঞ্চল 15-20 ফুট পৰ্যন্ত জলমগ্ন হয়। চুৰাধাৰাৰ ওচৰৰ বৰডাঙত ৰখাই থোৱা সেনাৰ কেইবাখনো বাহন পানীয়ে উটুৱাই নিয়াৰ ফলত 23 জন সেনা জোৱান সন্ধানহীন হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি তেলেংগানাৰ নিজামাবাদত 8,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে মনোহৰাবাদ আৰু ছিদ্দিপেটৰ মাজৰ নতুন ৰেলপথছোৱাকে ধৰি কেইবাটাও ৰেল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। তেওঁ লগতে 6,000 কোটি টকা ব্যয়ৰে ৰামগুঙত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগম NTPCৰ তেলেংগানা ছুপাৰ তাপবিদ্যুৎ প্ৰকল্পৰ 800 মেগাৱাট ক্ষমতাসম্পন্ন প্ৰথমটো গোট মুকলি কৰে। এই কেন্দ্ৰটোৰ জৰিয়তে উৎপাদিত মুঠ বিদ্যুতৰ 85% কম খৰচত ৰাজ্যখনত ব্যৱহাৰ কৰা হ'ব। বিশ্ব চেম্পিয়ন তথা টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক জয়ী অসমপুৰণা লাভলীনা বৰগোহাঁই আজি এছিয়ান গেমছৰ মহিলা বক্সিঙৰ ফাইনেলত চীনৰ লি কিয়ানৰ মুখামুখি হ'ব। কালি অনুষ্ঠিত ছেমি ফাইনেলত লাভলীনাই থাইলেণ্ডৰ মণিকৰণ বাইছনক 5-0 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰিছিল। ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত লাভলীনা বৰগোহাঁয়ে 2024ৰ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে চীনৰ লি কিয়ানক হৰুৱাই লাভলীনাই বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছিল। ইপিনে এছিয়ান গেমছত ভাৰতৰ পদক জয়ৰ ধাৰা অব্যাহত আছে। ভাৰতে কালি প্ৰতিযোগিতাৰ 10ম দিনা 2টা সোণ, 2টা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদক লাভেৰে পদক তালিকাৰ চতুৰ্থ স্থানত নাম অক্ষুণ্ণ ৰাখে। 161টা সোণ, 90টা ৰূপ আৰু 46টা ব্ৰঞ্জৰে এই পৰ্যন্ত চীন পদক তালিকাৰ শীৰ্ষ স্থানত আছে। 33টা সোণ, 47টা ৰূপ আৰু 50টা ব্ৰঞ্জৰে পদক তালিকাৰ দ্বিতীয় স্থানত আছে জাপান। একেদৰে 32টা সোণ, 42টা ৰূপ আৰু 65টা ব্ৰঞ্জৰে দক্ষিণ কোৰিয়া তালিকাৰ তৃতীয় স্থানত আছে। আজি ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰত অংশগ্ৰহণ কৰিব। একেদৰে ভাৰতীয় মহিলাৰ দৰে 4x4 মিটাৰ ৰিলেত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। পুৰুষৰ হকীত ভাৰতীয় দলটোৱে কোৰিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত মুখামুখি হ'ব। আৰ্চাৰী, বেডমিণ্টন, দবা, হকী আদি কেইবাটাও শিতানত আজি ভাৰতে পদক জয় কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ পাৰুল চৌধুৰীয়ে এথলেটিকছৰ মহিলাৰ 5,000 মিটাৰ দৌৰত ইতিমধ্যে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে মহিলাৰ জেভলিন থ্ৰত অনু ৰাণীয়ে সোণৰ পদক জয় কৰিছে। ইয়াৰ বিপৰীতে তেজস্বিন শংকৰে পুৰুষৰ ডেকাথলনত আৰু মহম্মদ আফজলে পুৰুষৰ 800 মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰে। আনহাতে মহিলাৰ 400 মিটাৰ বাধা দৌৰত বিদ্যা ৰামৰাজে দেশৰ হকে ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বিপৰীতে অৰ্জুন সিং আৰু সুনীল সিং চালামে পুৰুষৰ 1,000 মিটাৰ ডিঙা চালামৰ ডাবলছত ব্ৰঞ্জৰ পদক হস্তগত কৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম দিশাৰ বাতৰি চমু অৱলোকন। আগবঢ়াইছে ৰাকিবুৰ ৰহমানে।
চীনত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত অসম কন্যা লাভলীনা বৰগোহাঁয়ে থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ বাতৰিক আজি প্ৰকাশিত আটাইকেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। অতি ক্ষুদ্ৰতম ছেকেণ্ডত পোহৰৰ স্পন্দন সৃষ্টিৰ সফল গৱেষণাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিয়েৰ আগষ্টিনি, জাৰ্মানীৰ ফেৰেন্স ক্ৰাউছ আৰু ছুইডেনৰ এন লুইলিয়েৰক পদাৰ্থ বিজ্ঞানৰ সন্মানীয় নবেল বঁটা আগবঢ়োৱাৰ বাতৰিক দৈনিক অসম আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাল্য বিবাহ সম্পন্ন কৰা বেআইনী স্বামীসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কালি ৰাজ্যজুৰি চলোৱা অভিযানৰ বাতৰিক অসমে প্ৰতিদিন, দৈনিক জনমভূমিকাৰ প্ৰমুখ্য কৰি প্ৰায়কেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মাল প্ৰেক্টিছ ইন ৰিক্ৰুইটমেণ্ট এক্সামছ অৰ্ডিনেণ্ট পাছ শিৰোনামেৰে দ্য চেণ্টিনেল কাকতে নিযুক্তি প্ৰক্ৰিয়াৰ অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে কালি ৰাজ্যিক কেবিনেটে অসম আজহুৱা পৰীক্ষা অধ্যাদেশ 2023ত অনুমোদন জনোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নেপালত কালি হোৱা 2টাকৈ ভূমিকম্পত চুবুৰীয়া ৰাষ্ট্ৰখনৰ লগতে দিল্লী তথা অসমকো জোকাৰি যোৱাৰ বাতৰিক দি আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সমাগত শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত দুৰ্গা পূজা উদযাপনৰ সংক্ৰান্তত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু দুৰ্গা পূজা সমিতিসমূহৰ মাজত কালি অনুষ্ঠিত বৈঠকৰ অন্তত কেতবোৰ নিৰ্দেশনা জাৰি কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ৰাজ্যৰ 5টা খিলঞ্জীয়া মুছলমান সম্প্ৰদায় গৰীয়া মৰিয়া দেশী চয়াদ আৰু জলহাৰ আৰ্থিক সামাজিক মূল্যায়নৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। পৰীক্ষাত উত্তৰ বহী বেলেগে লিখা আদিত জড়িতসকলক 5 বছৰৰ জেইল আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰমেশ পেগু প্ৰকাশ। দেশ বিদেশত লাভ কৰা উপহাৰ মুখ্যমন্ত্ৰী মন্ত্ৰীয়ে চৰকাৰী তুচ্ছাখানত জমা দিব লাগিব বুলি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। আৰু এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ ফাইনেলত আজি লাভলীনা বৰগোহাঁই চীনৰ লি কিয়ানৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।